নমস্কাৰ, এয়া আকাশবাণী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই দিশা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা পৃথিৱীৰ সৰ্বোচ্চ ধনুভেৰীয়া দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে আজি কাট্ৰাত আঞ্জিখাত দলঙো উদ্বোধন কৰে। কাশ্মীৰ উপত্যকাক দেশৰ বাকী অংশৰ সৈতে ৰেল সংযোগ ঘটোৱাৰ বাবে আৰম্ভ কৰা 42 বছৰ পুৰণি প্ৰকল্পটোৰ অন্তিম পৰ্যায়ত চেনাব দলংখন উদ্বোধন কৰাৰ লগে লগে এই অভিলাষী প্ৰকল্প সম্পূৰ্ণ হ'ল। ইয়াৰ ফলত 1448 কোটি টকা ব্যয় সাপেক্ষ 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা ৰেলপথৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে। হিমালয়ৰ অসমতল পাৰ্বত্য অঞ্চলৰ মাজেৰে নিৰ্মাণ কৰা এই ৰেলপথছোৱাত থকা 36টা সুৰংগ আৰু 943খন দলং বিশ্বৰ অন্যতম আভিযান্ত্ৰিক উৎকৃষ্টতাৰ নিদৰ্শনৰূপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি জম্মু আৰু শ্ৰীনগৰৰ মাজত নতুন অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ সেৱাও মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই উপলক্ষে দিয়া ভাষণত পেৰিছৰ আইফেল টাৱাৰতকৈও ওখ এই দলংখনক ভাৰতৰ আভিযান্ত্ৰিক পাৰদৰ্শিতাৰ উৎকৃষ্ট নিদৰ্শন বুলি অভিহিত কৰে আৰু ইয়াৰ ফলত কাশ্মীৰত উৎপাদিত সুস্বাদু আপেল আৰু আন ফলসমূহে দেশৰ বাকী অংশত উপযুক্ত বজাৰ পাবলৈ সমৰ্থ হ'ব বুলিও আশা প্ৰকাশ কৰে। অনুষ্ঠানত জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 16খন জিলাৰ 560,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। এই বানত ৰাজ্যখনৰ 1400ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় 1900 হেক্টৰ কৃষিভূমি ক্ষতি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 41,000তকৈ অধিক লোকে 175টা আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰেল আৰু ফেৰী সেৱা ব্যাহত হৈ থকাৰ বাতৰি পোৱা গৈছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ অধিকাংশ অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰেল যাত্ৰীসকলৰ সুবিধা হোৱাকৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত প্ৰৱৰ্তন কৰা 2-সাপ্তাহিক জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখন সপ্তাহত 6 দিনকৈ চলাবলৈ অসম ৰেল যাত্ৰী সন্থাই আহ্বান জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য যাত্ৰী পৰিবহণ প্ৰবন্ধকলৈ লিখা এখন পত্ৰত ৰেল যাত্ৰী সংগঠনটোৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এই জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ বাবে ৰেল কৰ্তৃপক্ষৰ শলাগ লয়। সংগঠনটোৱে ৰেলগাড়ীখনৰ যথাযোগ্য ব্যৱহাৰৰ বাবে ইয়াক দৈনিক নহলেও অন্ততঃ সপ্তাহত 6 দিনকৈ চলাচল কৰালে সমগ্ৰ উত্তৰপৰীয়া ৰাইজ উপকৃত হ'ব বুলি পত্ৰখনত উল্লেখ কৰে। সংগঠনটোৱে এই ৰেলগাড়ীখনৰ উত্তৰ লখিমপুৰৰ পৰা কৰা যাত্ৰাৰ সময় আগুৱাই দিবলৈ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ সময় মাজনিশা 11:25ৰ পৰিৱৰ্তে সন্ধিয়া 7 বজা কৰিবলৈকেও NF ৰেলৱে কৰ্তৃপক্ষক আহ্বান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা 2 দিন বৃদ্ধি কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা 9 আৰু 10 জুনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ বাবে পৰ্টেল মুকলি কৰিব। এই সময়ছোৱাত সকলো বিদ্যালয়কে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰা নহ'ব আৰু অফলাইনত কোনো আবেদন গ্ৰহণ কৰা নহ'ব বুলিও নিৰ্দেশনাটোৰ জৰিয়তে সচিবে প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা বিধানসভা সমষ্টিৰ অংগনবাড়ী কৰ্মীসকলৰ মাজত আজি স্মাৰ্টফোন বিতৰণ কৰা হয়। এই উপলক্ষে জিলাখনৰ সোণাৰীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত জিলা প্ৰশাসনৰ সহযোগত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে ডিজিটেল সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ধেমাজি জিলাৰ চিমেণ্ট নদীত আজি পুৱা নৈত উটি অহা এটি মৃতদেহ উদ্ধাৰ কৰা হয়। চিমেণ্ট নদীত দলং নিৰ্মাণৰ কাম চোৱা চিতাৰ দায়িত্বত থকা লোকে নদীত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰি চিমেণ্ট চাপৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃত লোকজন চিলাপথাৰ চিলিৰ ভাৰত বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। ছিকিমৰ মাংগন জিলাৰ লাচেনত আবদ্ধ হৈ থকা পৰ্যটকসকলৰ উদ্ধাৰ অভিযান আজি সম্পূৰ্ণ হৈছে। এই সমগ্ৰ অভিযান নিৰীক্ষণত থকা মাংগন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে এই কথা নিশ্চিত কৰিছে। বাগডোগৰা আৰু পাকিয়ঙৰ পৰা বায়ুসেনাৰ হেলিকপ্তাৰে বাকী থকা পৰ্যটকসকলৰ উপৰি চাটেনত বাস কৰা কিছু লোকক উদ্ধাৰ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।